এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অপাৰেচন সিন্দুৰৰ জৰিয়তে স্পষ্ট হৈ উঠা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি উপস্থাপনৰ বাবে বিভিন্ন দেশলৈ চৰকাৰে বহুদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন ISI শ্লিপাৰ মডিউলৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে আমেৰিকাৰ সামগ্ৰীত সকলো ধৰণৰ কৰ প্ৰত্যাহাৰৰ প্ৰস্তাৱ দিছে। উচ্চ ৰক্তচাপৰ ক্ষতিকাৰক দিশ আৰু ইয়াৰ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি বিশ্বজুৰি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। আৰু এসপ্তাহৰ বিৰতিৰ পাছত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ আজিৰে পৰা পুনৰ অনুষ্ঠিত হ'ব। অপাৰেচন সিন্দুৰৰ জৰিয়তে স্পষ্ট হৈ উঠা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি উপস্থাপনৰ বাবে বিভিন্ন দেশলৈ চৰকাৰে বহুদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব। এই বহুদলীয় প্ৰতিনিধি দলটোক 7 সাংসদে নেতৃত্ব দিব। তেওঁলোক হৈছে কংগ্ৰেছৰ শশী থাৰুৰ, বিজেপিৰ ৰবিশংকৰ প্ৰসাদ, JDUৰ সঞ্জয় কুমাৰ ঝা, বিজেপিৰ বৈজয়ন্ত পাণ্ডা, DMKৰ কানিমোঝি কৰুণানিধি, NCPৰ সুপ্ৰিয়া সুলে আৰু শিৱসেনাৰ শ্ৰীকান্ত একনাথ সিন্দে। দলটোত বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ, আগশাৰীৰ ৰাজনৈতিক ব্যক্তি আৰু কূটনীতিককো অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোকে কেইবাখনো দেশৰ লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিব। এই ভ্ৰমণত সাংসদসকলে ভাৰতৰ ৰাষ্ট্ৰীয় একতা আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিষয়ে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহক জনাব। তেওঁলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাক বিশ্বৰ সন্মুখত তুলি ধৰিব। এই সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে এই বহুদলীয় প্ৰতিনিধি দলটোৱে ৰাজনৈতিক পাৰ্থক্যৰ ঊৰ্ধত গৈ বিশ্বৰ সন্মুখত ৰাষ্ট্ৰীয় একতাৰ শক্তিশালী প্ৰতিফলন ঘটাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা দিব। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা NIAই নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন ISI শ্লিপাৰ মডিউলৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰিছে। 2023 মহাৰাষ্ট্ৰৰ পুনেত IED নিৰ্মাণ আৰু পৰীক্ষণ সংক্ৰান্তীয় গোচৰত সন্ত্ৰাসবাদী দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাই এটা বিবৃতিযোগে জনাইছে যে অভিযুক্ত দুজনক ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ পৰা ভাৰতলৈ উভতাৰ পথত মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয়। দুয়োজন অভিযুক্ত যোৱা দুবছৰে পলাতক আছিল আৰু তেওঁলোকৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে বুলিও সংস্থাটোৱে জানিবলৈ দিয়ে। সংস্থাটোৱে লগতে জনায় যে এই সংক্ৰান্তত গ্ৰেপ্তাৰ হোৱা আন অভিযুক্তসকলৰ লগতে এই দুজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। এই অভিযুক্ত দুজনে পুনেৰ এটা ঘৰত IED নিৰ্মাণ কৰি আছিল। সন্ত্ৰাসবাদী দুজনে বোমা নিৰ্মাণ আৰু পৰীক্ষণ কৰ্মশালাৰো আয়োজন কৰিছিল আৰু এই স্থানত নিজে নিৰ্মাণ কৰা IED পৰীক্ষা কৰিবলৈ নিয়ন্ত্ৰিত বিস্ফোৰণো ঘটাইছিল। সংস্থাই এই দুজন অভিযুক্তৰ বিষয়ে তথ্য প্ৰদানকাৰীলৈ 3,00,000 পুৰস্কাৰ ঘোষণা কৰিছিল। এই গোচৰৰ তদন্ত বৰ্তমান অব্যাহত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে আমেৰিকাৰ সামগ্ৰীত সকলো ধৰণৰ কৰ প্ৰত্যাহাৰৰ প্ৰস্তাৱ দিছে। শ্ৰীট্ৰাম্পে লগতে কয় যে ভাৰতৰ সৈতে এখন বাণিজ্য চুক্তি চূড়ান্ত কৰিবলৈ তেওঁ লৰালৰি কৰা নাই। এটা সাক্ষাৎকাৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সকলোৰে লগত বুজাবুজি কৰিবলৈ তেওঁৰ পৰিকল্পনা নাই। ডনাল্ড ট্ৰাম্পৰ দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিদেশ মন্ত্ৰী ডঃ জয়শংকৰে কয় যে ইতিমধ্যে চলি থকা বুজাবুজিসমূহ অত্যন্ত জটিল আৰু চূড়ান্ত হবলৈ এতিয়াও বহুত বাকী। সংবাদ মাধ্যমক ডঃ জয়শংকৰে কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বাণিজ্য সম্বন্ধীয় আলোচনা চলি আছে। আলোচনাৰ জৰিয়তে হ'বলগীয়া বাণিজ্য চুক্তিয়ে দুয়োখন দেশকে উপকৃত কৰিব বুলি তেওঁ প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত 708 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত গান্ধীনগৰ পৌৰ নিগম, গান্ধীনগৰ নগৰ উন্নয়ন প্ৰাধিকৰণ আৰু গান্ধীনগৰ জিলা প্ৰশাসনৰ কেইবাটাও প্ৰকল্প আছে। শ্ৰীশ্বাহে ভাভোলত নৱনিৰ্মিত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, পেথাপুৰৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নতুনকৈ বিকশাই তোলা কোৱালাৰা হ্ৰদো মুকলি কৰিব। এই কাৰ্যসূচীৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে ডাক বিভাগৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীলৈ তেওঁলোকৰ লাভসমূহ বিতৰণ কৰাৰ লগতে এখন জনসভাতো ভাষণ দিব। কাইলৈ শ্ৰীশ্বাহে আহমেদাবাদ আৰু মাহেচানাত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 55,000 হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে লক্ষ্মী মিস্ত্ৰী আঁচনিৰ শুভাৰম্ভ কৰাৰ উপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কৃষি বিভাগৰ কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব। আজি বিশ্বজুৰি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উচ্চ ৰক্তচাপৰ ক্ষতিকাৰক দিশ আৰু ইয়াৰ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে উচ্চ ৰক্তচাপৰ সঠিক নিৰূপণ, ইয়াৰ নিয়ন্ত্ৰণ আৰু দীৰ্ঘজীৱী হোৱা। বেচৰকাৰী সংস্থা ৱৰ্ল্ড হাইপাৰটেনচন লীগৰ উদ্যোগত 2005 চনৰ পৰা বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰি অহা হৈছে। আকাশবাণীক এইমছ নতুন দিল্লীৰ ভেষজ বিভাগৰ অধ্যাপক ডঃ নেভেল কে বিক্ৰমে কয় যে উচ্চ ৰক্তচাপ হৈছে নীৰৱ ঘাতক আৰু বিপদজনক সীমাত উপনীত নোহোৱা পৰ্যন্ত কোনো ধৰণৰ লক্ষণ ফুটি নুঠে। তেওঁ লগতে কয় যে উচ্চ ৰক্তচাপৰ ফলত হৃদৰোগ আৰু ষ্ট্ৰকে ধৰি স্বাস্থ্যৰ বিভিন্ন জটিলতা সৃষ্টি হ'ব পাৰে। ডাঃ বিক্ৰমে প্ৰতিগৰাকী লোককে নিয়মীয়াকৈ ৰক্তচাপ জোখাৰ পৰামৰ্শ দিয়ে। তেওঁ কয় যে স্বাস্থ্যসন্মত জীৱন যাপন, শাৰীৰিক সক্ৰিয়তা, মানসিক চাপ হ্ৰাস কৰা আৰু খাদ্যৰ সন্তুলতা বৰ্তাই ৰখাৰ জৰিয়তে উচ্চ ৰক্তচাপক বাধা দিব পাৰি। উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ বাবে খাদ্যত নিমখৰ পৰিমাণ কমোৱাটো তেওঁ গুৰুত্ব দিয়ে। তুৰ্কীৰ ইস্তানবুলত যুদ্ধ বিৰতিক লৈ আলোচনা চলি থকাৰ মাজতে উত্তৰ পূব ইউক্ৰেইনত এখন যাত্ৰীবাহী বাছত হোৱা ৰাছিয়াৰ ড্ৰোন আক্ৰমণত কমেও 9 জন লোক নিহত হয়। স্থানীয় সামৰিক প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি বিলপিল্লিয়া নগৰত হোৱা এই আক্ৰমণত 4 জন লোক আহত হয়। শেহতীয়া খবৰ অনুসৰি ইস্তানবুলৰ আলোচনাত ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ বিৰতিৰ কোনো বিশেষ সমাধান সূত্ৰ নোলাল। অৱশ্যে দুয়োপক্ষই অনাগত দিনত 1000কৈ বন্দীক বিনিময় কৰাৰ বাবে সন্মত হৈছে। এসপ্তাহৰ বিৰতিৰ পাছত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ আজিৰে পৰা পুনৰ অনুষ্ঠিত হ'ব। আজি চেন্নাইৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজৰ বৰ্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত যোৱা 9 মেত IPLৰ বাকী থকা খেলসমূহ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। BCCIয়ে তেতিয়া এটা নতুন নিৰ্দেশনাৰ জৰিয়তে মোহালি আৰু ধৰমশালাত এই প্ৰতিযোগিতাৰ পৰৱৰ্তী কোনো খেল অনুষ্ঠিত নহয় বুলি প্ৰকাশ কৰিছিল। যোৱা 8 মেত খেল চলি থকা অৱস্থাত স্থগিত হোৱা পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ খেলখন 24 মেত জয়পুৰত অনুষ্ঠিত হ'ব। আনহাতে 25 মেত হ'বলগীয়া ফাইনেল খেলখন 3 জুনত অনুষ্ঠিত হ'ব। ফাইনেল খেলৰ স্থান পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই দোহাত অনুষ্ঠিত ডায়মণ্ড লীগৰ পুৰুষৰ জেভলিন থ্ৰ'ট প্ৰতিযোগিতাত 2য় স্থান লাভ কৰিছে। নীৰজে 90.23 মিটাৰ দূৰত্বলৈ যাঠি দলিয়াই অভিলেখ কৰে যদিও 91.6 মিটাৰেৰে দৰ্শকক অভিভূত কৰা জাৰ্মানীৰ জুলিয়ান ৱেবাৰক অতিক্ৰম কৰিবলৈ অসমৰ্থ হয়। ইয়াৰ পূৰ্বে অলিম্পিক পদক বিজেতা খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ 3য় ৰাউণ্ডত 90.23 মিটাৰ দূৰত্বলৈ যাঠি দলিয়াই তেওঁৰ কেৰিয়াৰৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। ইপিনে ভাৰতৰ পাৰুল চৌধুৰীয়ে মহিলাৰ 3000 মিটাৰ ষ্টেপলেছেছ প্ৰতিযোগিতাত 6ষ্ঠ স্থানত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দোহা ডায়মণ্ড লীগত এই প্ৰদৰ্শনৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জনায়। 19 বছৰ অনুৰ্ধৰ ছাফ চেম্পিয়নশ্বিপত ভাৰতীয় ফুটবল দলটো ফাইনেলত প্ৰৱেশ কৰিছে। অৰুণাচল প্ৰদেশৰ UPR গল্ডেন জুবিলি ষ্টেডিয়ামত অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতীয় দলটোৱে মালদ্বীপক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। দলৰ হৈ ডেনি মেইটে লাইছৰাম, উমং ডডুম আৰু প্ৰশান্ত জজয় এটাকৈ গ'ল দিয়ে। ইয়াৰ পূৰ্বে পৰহি অনুষ্ঠিত আন এখন ছেমি ফাইনেলত বাংলাদেশে নেপালক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ফাইনেল খেলখন আজি UPR গল্ডেন জুবিলি ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অপাৰেচন সিন্দুৰৰ জৰিয়তে স্পষ্ট হৈ উঠা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি উপস্থাপনৰ বাবে বিভিন্ন দেশলৈ চৰকাৰে বহুদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন ISI স্লিপাৰ মডিউলৰ 2জন সদস্যক গ্ৰেপ্তাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে আমেৰিকাৰ সামগ্ৰীত সকলো ধৰণৰ কৰ প্ৰত্যাহাৰৰ প্ৰস্তাৱ দিছে। উচ্চ ৰক্তচাপৰ ক্ষতিকাৰক দিশ আৰু ইয়াৰ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি বিশ্বজুৰি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। আৰু এসপ্তাহৰ বিৰতিৰ পাছত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ আজিৰে পৰা পুনৰ অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।